সমষ্টতালৈ আগন্তুক ৰঙালী বিহুৰ উলগ জনাই আমাৰ ৰঙালী বিহুৰ এটি বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ। হেঁপাহৰ ৰঙালীক আদৰিবলৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু কৰ্মশালা, তাৰ সমান্তৰালকৈ গাঁৱত ব্যস্ততা বাঢ়িছে ৰাইজৰ। এগৰাকী মহিলাই বহাগ বিহুৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি চলাইছে আমি লগ ধৰিছিলোঁ দীঘলদৰীয় অঞ্চলৰ সুশীলা দেৱীক।
হয় হয়, বহাগ বিহু অহাৰ লগে লগে সঁচাকৈ বৰ ভালেই লাগে, যিহেতু কুলি মাত শুনাৰ লগে লগে মনটো খুব ভালেই লাগি যায়। বিহুৰ প্ৰস্তুতি জলপান খুন্দিছোঁ, উখোৱা চাউলৰ জলপান খুন্দিছোঁ, পিঠা লাড়ু।
চাউল ক'ৰ পালে আপোনালোকে?
চাউল আমি ঘৰতে খেতি কৰোঁ যে, তাৰপিছত উখোৱা ধান বহাই লৈ ঘৰতে মিলত বনাই আনি পেলাই, হয় উখোৱা চাউল ঘৰতে কৰোঁ।
বৰা চাউল, কোমল চাউল কি?
হয়, বৰা চাউলো কৰোঁ, কোমল চাউলো আছে, বেছি নহয় আৰু, কম পৰিমাণে কৰা যায় আৰু কোমল চাউল। হয় হয়, খাবলৈ কৰা যায়।
বিহুৰ দৈ?
হয়, দৈ ম'হৰ দৈও আছে, গাঁৱত আছে, ম'হ আছে আৰু আমাৰ গৰু বহুত আছে, গাই গৰু বহুত আছে। গাই গৰু ঘৰৰ গাখীৰ যে খুব ভাল লাগে আৰু খাই।
গাখীৰ বিক্ৰী কৰে নে আপোনালোকে?
হয় হয়, বিক্ৰীও কৰা যায়।
গাঁৱত দিয়ে
দৈ টেকেলি? গাঁৱত গাঁৱত ইমান নাযায় হেৰি, গাঁৱত সকলোৰে ঘৰতে আছে প্ৰায়। হয় হয়, এনেকে বেলেগতহে গাঁৱত, মানে নিজৰ গাঁৱতে আমি 40 টকাকৈ দি থাকোঁ, বাকী বাহিৰলৈ যদি দিয়া যায় কেতিয়াবা তেতিয়া 50 টকাকৈ লয়। গাঁৱত আমি নিজৰ বুলি আৰু 40 টকাকৈ দিয়ে থাকো আৰু।
এতিয়া বিহু বুলি ক'লে এসাজ নতুন কাপোৰ লোৱা কথা থাকে।
হয় হয়, নতুন কাপোৰ লৈছো, ভালেই লাগে, তথাপি ল'ৰা ছোৱালীক দিয়ে বেছি ভাল লাগে তেওঁ বিহু আৰু। হয় হয়, বিহু বহাগ বিহুতে ধৰ ৰঙৰ বিহুৰ যেতিয়া আমি কাপোৰ কানি লোৱা যায়।
পঘা কি কৰে আপোনালোকে? ৰছী?
হয়, ঘৰতে পঘা ঘৰতে বতা যায়, এইবোৰ হেৰি বটিছোঁ, বটিছে আমাৰ খুৰাহঁতে বটিছে, যা যোগাৰ কৰিছে, মাখিয়তী আনিও সেইবিলাক ঠিক ঠাক কৰা গৈছে। হয় হয়, বাঁহৰ চাটু বনোৱা গৈছে, ভালেই লাগে আৰু। আৰু হেৰি পানীলাওবিলাকো ধৰক বিহুৰ কাৰণে মানে পানীলাও বেলেগকৈ ৰখাই যায় আৰু এটা বা তিনিটামান।
বিহুত যে গায় সেইটো আপুনি অকণমান গুণগুনাই দিয়কচোন, লাও খা বেঙেনা খা আপোনাৰ মুখতে শুনো।
কলঙত মানে আমি গৰু গা ধুৱাবলৈ যাওঁ যে, গা ধুৱাবলৈ যাওঁ কলংখন ওচৰতে যে, ভালেই লাগে আৰু। সকলো যেতিয়া হেৰি গা ধুৱাবলৈ অহা হয় সেইখিনি সময়তে ঢোল পেঁপা মানে জাননি দিয়ে আৰু, ঢোল পেঁপা বজাই দিয়ে। হয়, খুব ভাল লাগে মানে। হয়, লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, তই হলি বৰ গৰু। দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত।
মহিলাসকলে জেং বিহু গায়, আপোনালোকে কেনেকে কৰে হুঁচৰি বা বিহু কেনেকে মানে ঘৰে ঘৰে গায়?
হয়, এনেই হেৰি জেং বিহু মাৰোগৈ পথাৰত গৈ আবেলি সময়ত, মানে আমি কাম কৰি আজৰি যেতিয়া হওঁ তেতিয়া গৈ পথাৰতো মৰা যায় জেং বিহু, ভালেই লাগে আৰু। যিবিলাক মানে আমি গাওঁ প্ৰকাশ কৰিব নোৱাৰোঁ আৰু, এনেই ধেমালিতে গাওঁ কিবা কিবি। এই ৰুইছিলোঁ ৰঙালাও, লাগিলে জাতিলাও, বেঙেনা বগালে চাল, এই চৰাইটো লৈ বুলি ঐ ডলিটো মাৰিলো, ঐ লাগিল গ ককাইৰে এক গালৰ ৰয়া পাতি দয়া, তামোল কাটো কটাৰি বিয়াৰে পৰ চুলাৰ জেপত, মাছ মাৰো হাৰিয়া, মাছ মাৰো হাৰিয়াৰ টোপত। হয়, তাৰপিছত আকৌ নাই ঢোল নিনো, পেঁপা নিওঁ, হেৰি আকৌ সুতুলি আছে, গগনাও আছে, তাৰপিছত আমাৰ চাপৰিটোৱে বেছিকৈ গোৱা যায়, চাপৰি বজাই ভাল লাগে। টকা বজাৰো ভাল লাগে,
কোনোবাই শুনে বুলি নুশুনে তেনেকুৱা ঠাইত গৈ গোৱা
হয়, পথাৰতে পথাৰতে গাওঁ, তাৰপিছত অলপ খেল ধেমালিও কৰোঁ, আগতে আমি বৰ গুডু বুলি কওঁ তাকো অলপ খেলোঁ, চকুত ধৰা তেনেকুৱা অকণমান ধেমালি কৰোঁ আৰু, বেছি সময় নহয় আৰু, আকৌ হেৰি গৰু আহিবৰ সময় হয় যে সন্ধিয়া লাগি আহি হয় গৰু হয় ৰাস্তাত হেৰি খজাবলগীয়া হয় গৰু, হয় 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 ৰাস্তাত জাক দি খজাবলগীয়া হয়, তাৰপিছত ৰাতি আকৌ প্ৰস্তুতি চলাবলগীয়া হয়, অকণমান ধেমালি কৰোঁ,
পিঠাগুড়ি লাড়ু খুৱাই
পিঠা দিওঁ, পিঠা হয় ৰাস্তাত যেতিয়া সন্ধিয়া সময়ত গৰু আহে তেতিয়াই পিঠা খুওৱা যায়, ঘৰত যি ধৰক বনোৱা যায় পিঠা পনা গৰুক দিয়া যায়, আৰু বিচনীয়ে বিচিও অনা যায়, সেইদিনাখনৰ পৰাই ধৰক আমি বিচনী ব্যৱহাৰ কৰোঁ, গৰু নিবিচাৰলৈকে আমি বিচনী ব্যৱহাৰেই কৰা নহয়, হয় হয় তেতিয়া ভাল লাগে,
হয়
গামোচা এখন দি বিচনীখন মেৰিয়াই লৈ গৰুক বিচি বিচি ঘৰলৈ অনা হয়, নতুন পঘাৰে বন্ধা হয়,
গামোচা ঘৰত
ভালেই লাগে, হয় বওঁ আমি ঘৰতে বওঁ গামোচা,
ব্যৱহাৰ কৰে ঘৰতে,
ঘৰতে ব্যৱহাৰ কৰিবৰ কাৰণে বওঁ আৰু, হয় বিহুৱান বওঁ,
বিহুত গ'লে আলহী গ'লে আলহীকো দিয়া হয়,
বিহু বুলি ধৰক গামোচা দিয়া যায়, বওঁ গামোচা সকলোৰে ঘৰতে আছে তাঁতশাল,
গাঁৱত পৰম্পৰাই আছে আৰু,
হয়
সমূহীয়াকে বিহু পাতেনে গাঁৱত নামঘৰত বা বহুতে পাতে পথাৰতে পাতে এনেই পাতেনে,
হয় 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 সমূহীয়াকে মানে বিহুৰ পাছদিনা হয়, এক তাৰিখৰ পৰা তিনিদিনীয়া বা চাৰিদিনীয়া কাৰ্যসূচীয়ে পতা হয়, তাতে খেল ধেমালিও হয়, সৰু সৰু ল'ৰা ছোৱালী বিভিন্ন প্ৰতিযোগিতা হয়, গীত মাতৰ প্ৰতিযোগিতাও হয় হয় আৰু বোৱাৰীসকলৰো হয় ডেকাসকলৰো, তেনেকুৱা মানে এটা ফূৰ্তিৰ মাজতে তিনিদিন পাৰ কৰা যায় আৰু, হয় ভাল লাগে,
বহাগ বিহুৰ বতৰত অসমীয়া গহনা বেছিকৈ ব্যৱসায় প্ৰতিষ্ঠানসমূহত বিক্ৰী হোৱা দেখা যায়, নাচনীৰ লগতে প্ৰতিগৰাকী মহিলাই অসমীয়া গহনা ব্যৱহাৰ কৰে,
মানে মই ৰিটায়াৰ্ড টিচাৰ ৰহা হায়াৰ ছেকেণ্ডেৰী, নামটো অনিমা দাস,
বাইদেউ এই বহাগ বিহু বুলি ক'লে আমাৰ অসমীয়া গহনাৰ প্ৰতি এটা মানুহৰ দুৰ্বলতা থাকে বা আমাৰ পিন্ধিবলৈ বিচাৰে, কওকচোন আজি আপোনাক দোকানত পালোঁ আপুনি
গহনাৰ এটা মানে বিশেষকৈ মানে যিটো আমাৰ এই ৰন্থলীত কৰে নগাঁৱৰ সেইটো সুকীয়া এটা বৈশিষ্ট্য আছে, এতিয়া আজিকালি বজাৰত বহুত ওলায় তথাপিতো মানে ইয়াৰ বৈশিষ্ট্যটো অকণমান বেলেগ সুকীয়া, সেইটোৰ কাৰণে আমি ৰহাৰ পৰা ইয়ালৈ আহিছোঁ বস্তু, আৰু মই আগে পিছেও ইয়াৰ পৰাই নি থাকোঁ, ভাল লাগে, আৰু যেতিয়া মানে বিহু নচাটো হয়েই তথাপিতো বিয়া বাৰুবিলাকতো বহাগ মাহত বেছি হয় বা অন্য মাহতো হয়, তাৰ লগত অইন সোণৰ গহনা ছেট এটাৰ লগত এনেকুৱা পাত সোণৰ বস্তু এটা দিলে মানে অসমীয়া গহনাৰ ছেট এটা দিলে ভাল পায় আৰু মানুহে, দেখিবলৈও শুৱনি লাগে আৰু প্ৰত্যেকটো বস্তুৰে এটা এটা নিজা নিজা বৈশিষ্ট্য আছে, যেনে লুকা পাৰটোৱে হওক, ডুগডুগী হওক, গামখাৰু হওক, গহনা ইমান নিপিন্ধো মই কিন্তু এনেই এইবিলাক গহনাৰ প্ৰতি দুৰ্বলতা এটা আছে, লাগে কাৰোবাক মানে বিহু বুলি দিবলৈ উপহাৰ হিচাপে বা এনেই আন কিবা ক'ৰবাত বিয়া হ'লেও মানে কাৰোবাৰ বিয়া হ'লে পৰিয়ালত এনেকুৱা সোণৰ গহনা এটা নগাঁৱতে আছোঁ যেতিয়া দিবলৈ পালে ভাল লাগে আৰু,
অসমীয়া গহনা সাধাৰণতে আমাৰ এই যিজন যিটো ব্যক্তি উৎপল বনিয়া তেওঁৱেই খুব সুন্দৰকৈ ব্যৱসায়টো চলাই
চলাই আছে আৰু এতিয়া বৰ্তমান অসমত মানে তেওঁ বিৰাট প্ৰতিষ্ঠিত হৈছে আৰু ব্যক্তিগতভাৱেও মোৰ লগত এনেই ভাল আৰু চিনাকি, আৰু এতিয়া বিভিন্ন ঠাইত ডিব্ৰুগড় তেজপুৰ তাৰপিছত গুৱাহাটী এনেকুৱা বিভিন্ন ঠাইত আছে হেৰি, ইয়াৰ পৰা মানে বস্তুবোৰ নিলে এটা ব্ৰেণ্ডেড বস্তুটো পোৱা যায় আৰু বেয়া হ'লে তেওঁলোকে ইয়াৰ পৰা কিনিছোঁ, ধৰক মই ডিব্ৰুগড়লৈ পঠাইছোঁ, শিৱসাগৰলৈ পঠাইছোঁ, তাত তেতিয়া তেওঁলোকে এই বস্তুটো ভাল কৰি দিয়ে, হেৰি হ'লে পুৰণা হ'লে আকৌ পলিচ চলিচ কৰি দিয়ে, এনেকুৱা নিচিনা কথা আৰু,
হয় মই আপোনাক সুধিছোঁ এই গহনা ভালকৈ ৰাখিবলৈ আপুনি কি কৰে, বহুতে কয় বেয়া হৈ যায়,
এতিয়া মই ইমান নিপিন্ধো দেই কিন্তু মোৰ লোৱাটো দুৰ্বলতা আছে আৰু ভালকৈ ৰাখোঁ, ইয়াত মানে কি কৰিব লাগে সুন্দৰকৈ ৰাখিব লাগে সদায় কপাহ চপাহৰ মাজত এনেকৈ থৈ পেলাই বস্তুকেইটা খুব ধুনীয়াকৈ বনাইতো নিখুঁতভাৱে এখেতলোকে, আৰু অকণমান হেৰি হ'লে কিবা এটা হেৰি হ'লে হয়তো বেকা বেকি হৈ যাব পাৰে তেনেকুৱা নিচিনা কথা, আৰু মানে স্প্ৰে এনেকুৱা চেণ্ট জাতীয় বস্তু ইয়াত লগাব নালাগে বুলি কয় আৰু মানুহে, মোৰ ছোৱালী গুৱাহাটীৰ পৰা আহিছে, গুৱাহাটী আজাৰাত থাকে, বিয়া দিছো।
মোৰ নাম জ্ঞানশ্ৰী। সোণৰ গহনাটো পিন্ধি পেলাই পিন্ধি যিমান মানে ভাল লাগে, অসমীয়া গহনাটো পিন্ধি বেলেগত বাহিৰৰ দেশতো পিন্ধি পেলাই গৈ আমাৰ বেছি ভাল লাগে। পৰিচয়টো চবেই সুধে বাহিৰত, যেতিয়া আমি যাওঁ বা ফুৰিবলৈ গ'লে কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান হ'লে আমি যদি পিন্ধি যাওঁ তেতিয়া সকলোৱে সুধে ক'ৰ গহনা কৰা, তেনেকুৱা আৰু। এইটো এটা নিজস্বতা, বেলেগ সুকীয়তা, সুকীয় মানে স্বকীয়তা এটা আছে।
বিহু সময়ত ইয়াৰ দুৰ্বলতাটো
বেছিয়ে হয় নাচনী, কিন্তু আমি বিহুৰ সময় বুলিয়ে নহয় সকলো সময়তে বিয়াই বাৰুৱে আজিকালিতো সোণৰ গহনা পিন্ধা বাদেই দিছোঁ।
বহাগ বিহুৰ বতৰত অসমীয়া গহনাৰ বজাৰখন কেনেধৰণৰ?
মোৰ নাম সমুজ্জ্বল বনিয়া। অসমীয়া গহনাটো গেৰেণ্টিটো মানে আচলতে নিজৰ ব্যৱহাৰটোৰ ওপৰত নিৰ্ভৰ কৰে, যিমান ভালকৈ নিজে ৰাখিব পাৰে সিমান দিনলৈকে ভালে ৰাখিব। যদি কিবা হয় আমাৰ লাইফ টাইম ৱাৰেণ্টি থাকে, আপোনাৰ এক্সচেঞ্জ পলিচি থাকে, সেইমতে আমি সকলোখিনি ঠিক কৰাই দিওঁ।
এইবাৰ বিহুত ৰাইজৰ সঁহাৰি কেনেকুৱা?
ৰাইজৰ সঁহাৰি বৰ্তমানলৈকে ভালে চলি আছে।
কি কি আছে গহনা অলপ নাম কওকচোন?
গহনা আপোনাৰ আমাৰ বৰ্তমান বিহুত লুকাপাৰ আছে, জোনবিৰি, জাপি, ডুগডুগী, আৰু ধৰক তেনেকৈ আছে সেনপতা, জেঠিপতীয়া, তেনেকুৱা বিভিন্ন ধৰণৰ ছেট পোৱা যায়। ঢোলবিৰি আছে আপোনাৰ, তেনেকুৱা চাইজ সৰুৰ পৰা ডাঙৰলৈকে, বৰফি ছেট বা ধৰক গাগৰি ছেট, গলপতা আছে আপোনাৰ, ষ্টনত কৰা আছে, মীনাকাৰী আছে, তেনেকুৱা বিভিন্ন ধৰণৰ ছেট উপলব্ধ হ'ব।
মূল্যবিলাক
মূল্য আমাৰ ইয়াত বৰ্তমান 2000ৰ পৰা আৰম্ভ হয়, তাৰ বাকী ওপৰত
তাৰ ওপৰত হয়। ইয়াতে গ্ৰাহক ক'ৰ পৰা আহে আপোনালোকৰ প্ৰতিষ্ঠানলৈ? গ্ৰাহক
আমাৰ নগাঁওখনত আপোনাৰ শিৱসাগৰ ফালৰ পৰা আহে, যদিও আমাৰ যোৰহাটত ষ্ট'ৰ আছে তথাপিও কিন্তু শিৱসাগৰ ফালৰ মানুহখিনি আমাৰ নগাঁৱলৈ আহে, আৰু ধৰক গোলাঘাটৰ মানুহখিনি আহে, আমাৰ কাৰ্বি আংলঙৰ ফালৰ পৰা আহে, তেজপুৰৰ পৰা আগতে আহিছিলে, বৰ্তমানো আহে, কিন্তু বৰ্তমান তাত আমাৰ ষ্ট'ৰ খোলাৰ কাৰণে এতিয়া আমাৰ মানুহখিনি তাতে ৰৈছে।
এই বহাগ বিহুৰ বতৰত বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। আমি তেনে এটি কৰ্মশালাত উপস্থিত হৈছিলোঁ আৰু লগ পাইছিলোঁ এগৰাকী জেং বিহুৰ শিল্পী ইন্দিৰা দেউৰীক। তেখেতে আমাক এইদৰে কয়,
মই জেং বিহু গীতো শিকাওঁ, নৃত্যও শিকাওঁ, সবখিনি শিকাই
দিওঁ। কওকচোন কি কি নিয়ম অকণমান কওক জেং বিহুৰ
নিয়ম। প্ৰথমতে ওলাই আহিব লাগিব, গোল কৰি ওলাই আহিব লাগিব গীত গাই গাই, তাৰপিছত মাজত যোজনা গাব লাগিব, তাৰপিছত গীতবিলাক গাব লাগিব,
তাৰপিছত
মাজত গগনা বজাব লাগিব, টকা বজাব লাগিব, পাছত সামৰণি কৰি যোজনা সামৰণি কৰি সোমাই যাব লাগিব।
এই সুযোগতে অকণমান গাই দিয়কচোন আপুনি।
মই অকণ গাই দিব লাগিব ন?
আজি বিহু বিহু কালি বিহু, বিহু কালি বিহু, বিহু নাহৰ ফুলৈ ফুলিবৰ, নাহৰ ফুলৈ ফুলিবৰ বতৰ, সেয়া কেতেকী চৰাইয়ে কাতে সৰু সূতা, কাতে সৰু সূতা, মৰুৱা ঐ কাঠৰে, মৰুৱা ঐ কাঠৰে যতৰ, চতৰে শেষতে বিহুতি আহিলে, কুলি কেতেকীয়ে বিহু গীত জুৰিলে, হলাই বৰে গছে, হলাই বৰে গছে পাত, হেয়া আমে মলিয়ালে, যামে কলিয়ালে, বিহু বিহু লাগিছে, গাতে কি তোলাৰ পাত, লগৰী ওলাই মাত, বিহু মাৰিবলৈ যাওঁ, কি বকুল ফুল, খোপাতে তগৰ ফুল, হাততে যে তোকাৰ, হাততে যে তোকাৰ বুল।
এই কৰ্মশালাতে আমি লগ পাইছিলোঁ নগাঁৱৰ বিশিষ্ট বিহু গীতৰ শিল্পী প্ৰদুম প্ৰসাদ শইকীয়াক।
বিহুৱে ইতিমধ্যে গণমুখিতাৰ ফালে ধাৱমান হ'ল, বিশ্ব অভিলেখ গ্ৰহণ কৰিলে, বিশ্বমুখী হ'ল, গতিকে এই বিহুটোক আমি এতিয়া সামগ্ৰিকভাৱে অকল বিহু নাম বা নাচ বা বিহু বাদ্যৰ ওপৰতে সীমাবদ্ধ থাকিলে নহ'ব, বিহুৰ যিখিনি তাত্ত্বিক দিশ, এই তাত্ত্বিক দিশখিনিৰ ওপৰতো আমি প্ৰশিক্ষাৰ্থীসকলক ইতিমধ্যে আমি অৱগত কৰিছোঁ যে বিহুৰ লগত কিখিনি মূল বস্তু জড়িত হৈ থাকে বা মূল সম্পদ জড়িত হৈ থাকে, সেই গোটেইখিনিৰ কথা আমি স্পষ্ট ৰূপত যদি আমি ধাৰণা কৰিব নোৱাৰোঁ তেতিয়াহ'লে বিশ্বমুখী যি বিশ্ববিজয়ী যিটো যাত্ৰা বিহুৰ, সেই বিহুৰ পৰা আমি বহুখিনি আমি নিলগত থাকিম। বিহু বুলি ক'লে অকল এটা ঢোলৰ মানুহৰ চাপৰ বা কেইটামান নিৰ্দিষ্ট বিহু নাচৰ ভংগীমা কেতিয়াও নহয়। গতিকে সামগ্ৰিকভাৱে আমি বিহুৰ সম্পৰ্কে অৱগত হ'বলৈ হ'লে বিহুৰ যিটো কনচেপশ্যন, বিহুৰ যিটো ধাৰণা, সেই ধাৰণাটো আমি স্পষ্ট ৰূপত নতুন প্ৰজন্মৰ আগত দাঙি ধৰিব পাৰিব লাগিব।
এই সুযোগতে এফাকি বিহু গীত আপোনাৰ পৰা বা হুঁচৰি?
হয়, ঠিক আছে বাৰু, মই এফাকি গাবলৈ চেষ্টা কৰিম, বিহু নামেই মই গাবলৈ চেষ্টা কৰিম। কিন্তু মই এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ আগৰ যিখিনি তাহানিৰ যিখিনি জাতনাম, যিখিনি পুৰণি জাতনাম বা যিখিনি জোৰানাম, সেই জোৰানাম আৰু জাতনামবিলাকে ইতিমধ্যে পাহৰণিৰ গৰ্ভত সোমাবলগীয়া হৈছে, যিটো আমাৰ কাৰণে আটাইতকৈ দুখজনক কথা। আমি এটাই কথা সচেষ্ট হ'ব লাগিব যে আমি নতুনক আদৰিম, কিন্তু নতুনক আদৰিবলৈ যোৱাৰ লগে লগে আমাৰ যিখিনি পুৰণি মূল সম্পদ, সেই সম্পদখিনিকো আমি আজি আমি ধৰিব পাৰিব লাগিব, নতুন প্ৰজন্মৰ আগত সেইখিনি দাঙি ধৰিব লাগিব। গতিকে আমি যিমান পাৰোঁ পুৰণা জাতনামখিনি, বিহুৰ যিখিনি জোৰানাম, সেই যিখিনি থালানাম, যিখিনি বাগীনাম, যিখিনি খৰানাম, সেই নামখিনিকো আমি ধৰি ৰাখিব পাৰিব লাগিব আৰু সেইখিনি নতুন প্ৰজন্মৰ আগত আমি দাঙি ধৰিব পাৰিব লাগিব। তাৰে এটি মই মানে জোৰানাম আপোনালোকৰ আগত মই গাই দিব ওলাইছোঁ, যিখিনিয়ে হয়তো আমাৰ নতুন চামটোক এটা প্ৰভাৱ বিস্তাৰ কৰিব। তাৰে এফাকি মই জোৰানাম বাৰু গাই দিছোঁ। ও হাই হাই তুমি ভাতে খোৱা মাজনী, ঐ সোণৰ নোপা নেধোৱা, ঐ ৰূপৰ নোপা নেধোৱা, ঐ চাপৰি ঐ পেলোৱা চোৱা, ও হাই হাই লাজে নকৰিবা মাজনী, ঐ তুমি আমাৰ নাচনী, ঐ তুমি আমাৰ নাচনী, ঐ জোৰা নামই এফাকি, জোৰা নামই এফাকি গোৱা। এইবিলাক হ'ল পুৰণা জোৰানাম। এই জোৰানামবিলাক এতিয়া দুষ্প্ৰাপ্য হৈ গৈছে, কিন্তু এতিয়া আমাৰ মানে নতুন চামে আজিকালি নতুনখিনিক আগধৰি লৈছে। কোনোবাই ড্ৰয়িং ৰুমত বহি পেলাই ফাঁকি বিহু লিখিছে, বিহু নাম লিখিছে, সেইখিনিকে লৈ পেলাই তেওঁলোকে বিহু নাম ষ্টেজত গাইছে বা প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। কিন্তু মই নতুন প্ৰজন্মক এটাই আহ্বান জনাম যে আমাৰ তাহানিৰ অকহিকালৰ যিখিনি জাত নাম, যিখিনি জোৰানাম, যিখিনি বাদ দি পেলাই আমি বিহুৰ সামগ্ৰিক বিহু নামখিনিৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ। গতিকে সেইখিনি পৰিহাৰ কৰি পেলাই যদি আমি বিহু নাম এফাঁকি গাবলৈ যাওঁ নতুনক আদৰি পেলাই, তেতিয়াহ'লে বিহুখনে কেতিয়াও পূৰ্ণতা নাপাব আৰু বিহু নামৰ যি মূল সৌন্দৰ্য বা যিখিনি সুষমা, সেই সুষমাখিনিৰ পৰা আমি সদায় দূৰত থাকিম। গতিকে মই আহ্বান জনাম নতুন প্ৰজন্মৰ প্ৰতি যে নতুনকো আদৰি লওক, কিন্তু নতুনক আদৰিবলৈ যোৱাৰ আগতে পুৰণা যিখিনি আমাৰ বিহু নামৰ যিখিনি মূল আধাৰ, যিখিনি বৈশিষ্ট্য, যিখিনি মৌলিকতা, যিখিনি জোৰানাম, যিখিনি জাতনাম, যিখিনি ঘৰানাম, যিখিনি বাগীনাম, যিখিনি ঠেলানাম, এই গোটেই বস্তুখিনিক আমি আদৰি লৈ পেলাই আমি নতুনৰ পিনে আমি ধাৱমান হোৱাটো উচিত।
নগাঁও উৰিয়া গাঁৱৰ এই বিহুৰ কৰ্মশালাত আমি লগ পাইছিলোঁ প্ৰদীপ বৰাক, যিজনে এই কৰ্মশালাখনৰ আয়োজন কৰিছে। তেখেতে কি কয়?
আমি এই বিহু আখৰা অনুষ্ঠিত কৰিছোঁ। এই বিহু আখৰা আমাৰ 2 এপ্ৰিলৰ পৰা আৰম্ভ হৈ আছে। এই আখৰা আমাৰ 12 এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব আৰু ইয়াতে আমাৰ প্ৰায় নগাঁৱৰ আখাৰী বিশিষ্ট প্ৰশিক্ষকসকল আহিছে, ৰিমঝিম গগৈ, পদুম প্ৰসাদ শইকীয়া আৰু চন্দ শইকীয়া, শংকৰ দাস প্ৰমুখ্যে বিহুৱা আৰু প্ৰশিক্ষকসকল, আৰু ইয়াতে প্ৰায় 300+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। বিহু নাচ আৰু লগতে আমাৰ জেং বিহু প্ৰশিক্ষক হিচাপে আছে ইন্দ্ৰিয়া দেউৰী, সুদূৰপুৰ মৰিগাঁৱৰ পৰা আহিছে, আৰু লগতে ঢোল বাদন কৰ্মশালা, বিহু নামৰ কৰ্মশালা, পেঁপা বাদনৰ কৰ্মশালা চলি আছে।
বহাগ বিহুৰ বতৰত ব্যৱসায় প্ৰতিষ্ঠানসমূহত নাচনীয়ে ভিৰ কৰে মুগা কাপোৰ কিনিবৰ কাৰণে।
তো সুৰেশ কুমাৰ আগ্ৰৱাল আছোঁ। মুগা অৰিজিনেলটো চব কম আহে, মিনিমাম আহে, আৰু টচ মুগা পাটৰ মিক্স, ধৰি লওক পাটৰ টাইপৰ মিক্স, অন্যান্য ধৰণৰ বহুত ভেৰাইটিজ আছে, মানে কোনো অন্ত নাই মানে ভেৰাইটিজৰ, আৰু চব মানুহ আছে, ভেৰাইটিজ পায়, চইচ কৰি পেলাই লৈ ৰিহা থাকে, আমাৰ তাত ৰিহা থাকে, নাচনী ৰিহা থাকে, টচ মুগা ৰিহা থাকে, এইবিলাক থাকে, পূৰা ভেৰাইটিজ থাকে। বহাগ মাহত অলপ বেছিকৈ হয় চেল, আৰু এনেইতো অল অভাৰতো থাকেই মানে।
এগৰাকী নাচনীৰ কাৰণে বিহু নৃত্যৰ ভংগীমাসমূহ কেনে হোৱা উচিত, এই বিষয়ে জানিবলৈ আমি লগ ধৰিছিলোঁ নগাঁৱৰ বিহু সুৰক্ষা সমিতিৰ ঘাই বিহুৱতী ইন্দিৰা দাস ভৰালীক।
নমস্কাৰ, মই নগাঁৱৰ বিহু সুৰক্ষা সমিতিৰ ঘাই বিহুতী শ্ৰী ইন্দিৰা দাস ভৰালী, নগাঁও ফুচেৰপুটিৰ জীয়াৰী হয় আৰু বালিসত্ৰৰ বোৱাৰী হয়। তাত সেইটো আমি সুৰক্ষাটো এইটো কাৰণেই দিয়া হৈছে যাতে আমি শুদ্ধ ৰূপত ভংগীমাখিনি শিকাই এগৰাকী শুদ্ধ বিহুৱতী হিচাপে উলিয়াব পাৰোঁ। সেইটো কাৰণে আমি বিহু সুৰক্ষা সমিতিত এইখিনি আমি প্ৰশিক্ষণ লওঁ। বৰ্তমান এতিয়া আমাৰ নগাঁৱত কৰ্মশালাবোৰ হৈ আছে, গতিকে ময়ো প্ৰশিক্ষক হিচাপে কৰ্মশালাখনত থাকোঁ। কৰ্মশালাখনত আমি শুদ্ধৰূপে সেইখিনি শিকাবলৈ চেষ্টা কৰোঁ। কাৰোবাৰ যদি অকণ ভুল দেখিছোঁ বা এইটো এনেকৈ এনে কিছুমান ভংগীমা ভুলকৈ দি থাকে, সেই ভংগীমাখিনি আমি শুদ্ধ কৰিবলৈ আমি চেষ্টা কৰোঁ। আমি যিমান অল আসাম ডিষ্ট্ৰিক্টত যিমান মানে বিহু সুৰক্ষা সমিতি হয়, আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যেতিয়া আমি বিহু সুৰক্ষা সমিতিৰ হেৰি পাতে তেতিয়া আমি তাত গৈ প্ৰশিক্ষণ লওঁ। তিনিদিনীয়া প্ৰশিক্ষণ হয়, তাত আমি প্ৰশিক্ষণ হিচাপে মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা মই যাওঁ। গৈ পেলাই আমি প্ৰশিক্ষণ লওঁ, তাত শুদ্ধৰূপে আমাৰ ভংগীমাখিনি আমি শিকি আহোঁ। তাৰপৰা শিকি অহাৰ পিছত আমি ইয়াত ল'ৰা ছোৱালীখিনিক শুদ্ধৰূপে ভংগীমাখিনি শিকাবলৈ চেষ্টা কৰোঁ। আঠ প্ৰকাৰ আছে মুদ্ৰা। আগতে মুদ্ৰা বুলি কৈছিলে, আজিকালি ভংগীমা বুলি কয়। ভংগীমা হৈছে আমাৰ আঠটা, কঁকালত হাত দিয়া আৰু খোপাটোত থাকিব লাগে এখন হাত, বা হাতখন আমি দিওঁতে হাতৰ আঙুলিকেইটা ফাক হৈ থাকিব নালাগে, তেনেধৰণৰ আমি প্ৰশিক্ষণখিনি লওঁ। আৰু
কিমান ওপৰলৈ দাঙিব পাৰে?
বাহুৰ পৰা ওপৰলৈ হাতখন, মানে মূৰৰ ওপৰত হাতখন যাব নালাগে, সদায় বাহুটোৰ সমানত হাতখন থাকিব লাগে। যিমানখিনি আমি দাঙিব পাৰোঁ, কিন্তু মূৰৰ ওপৰলৈ হাতখন দাঙিব নোৱাৰে মানে।
হয়,
আৰু কঁকালত হাতটো দিওঁতেও পিছফালৰ আঙুলি, পাঁচটা আঙুলি যাতে চাপ খাই থাকে। যেনেকৈ এখন এজোপা গছৰ পাত, পাতখিলা যেনেকৈ পাত এখন পাত হৈ থাকে, ঠিক তেনেকৈ হাতৰ আঙুলিকেইটাও এখন পাতৰ দৰে চাপ খাই থাকিব লাগে, মেল খাই থাকিব নোৱাৰিব মানে বিহুত সেইটোৱে। হয়, চুলি মানে খোপাটোত আমাৰ কলদিলীয়া খোপা আছে, নেঘেৰী খোপা আছে, তাৰপিছত আপোনাৰ এইটো হেৰি ঘিলা খোপা আছে, এইকেইবিধ খোপাহে মানে বিহুত মাৰিব পাৰে। বেলেগ খোপা আজিকালি ষ্টাইলিছ খোপা ঢেৰ ওলাইছে বা এনেকৈ ফেশ্বন হিচাপে দেখাও ওলাইছে, সেইবোৰ মাৰিব নোৱাৰে। বিহু যেতিয়া আমি এখন অনুষ্ঠানলৈ যাওঁ বা এখন মঞ্চত আমি বিহু নাচ কৰিবলৈ যাওঁ, তেতিয়া আমি নেঘেৰী খোপা, ঘিলা খোপা, কলদিলীয়া খোপা, এনেধৰণৰ খোপাহে আমি পিন্ধিব লাগে।
কপৌফুল আজিকালি বজাৰত পোৱাই নাযায়, কি কৰে, কেতিয়া কি কৰিব লাগে?
হয়, কপৌফুল এতিয়া যিহেতুকে আমাৰ বহাগ মাহৰ যিটো আমাৰ বতৰৰ ফুল, কপৌফুল কিছুমান ঘৰত নাথাকিব পাৰে, তেতিয়া আমি বতৰ ফুল, তগৰ ফুল, নাহৰ ফুল, এনেকুৱা ধৰণৰ আমি খোপাত মাৰিব পাৰোঁ। নাচিবলৈ যাওঁতে ঢুলীয়াটোৰ যাতে ওচৰত যায়, কিন্তু সিমানখিনি ডিষ্টেঞ্চ এটা থাকিব লাগে, গাত গা লাগিব নোৱাৰিব। আমি যেতিয়া এইবাৰ মই সাংস্কৃতিক মহাসংগ্ৰাম, তাতে এইবাৰ মই প্ৰথম বিচাৰক হিচাপে আসন গ্ৰহণ কৰিছোঁ, গতিকে শিকিছোঁ, এতিয়াও শিকি আছোঁ বহুতখিনি, গতিকে অভিজ্ঞতাবোৰ লৈ আছোঁ। গতিকে সেইখিনিলৈ চালে আমি জানো যে এগৰাকী বিহুৱতীয়ে যেতিয়া নাচিবলৈ যাব, অকণমান শালীনতা হিচাপে বজাই ৰাখি পেলাই বিহু নাচ পৰিৱেশ কৰিব লাগে। আজিকালি মানে কি হৈছে, এইবোৰে আমি আমি চকু দিবলগীয়া হৈছে যে বিহু নাচিবলৈ যাওঁতে মুগা সাজযোৰ, অকল মুগা কাপোৰযোৰ ৰঙা ফুলটোহে থাকিব লাগে। যেনেকৈ মই আজি পিন্ধি আহিছোঁ ৰঙা ফুলৰ, ঠিক তেনেকৈ ৰঙা ফুলটোহে থাকিব। তাত যদি ক'লা, হালধীয়া, সেউজীয়া, তেনেকৈ বিভিন্ন ৰঙৰ ফুল থাকে, সেইটো পিন্ধিলে নহ'ব। মুগা সাজযোৰ অকল মুগাত ৰঙা ফুলৰে থাকিব লাগে, আৰু হাত দীঘল ৰঙা ব্লাউজ পিন্ধিব লাগে, পিঠি কাটা হ'ব নালাগিব, পিঠি ওপৰলৈকে থকা ৰঙা ব্লাউজ হ'ব লাগিব, আৰু ৰিহাখন পিন্ধিব লাগে। আগৰ দিনত চাদৰ পিন্ধিছিলে, আজিকালি ৰিহা পিন্ধে। যিখিনি নিয়ম, সেই নিয়মখিনি জানিবৰ কাৰণে আমি বিহু সুৰক্ষা সমিতিৰ লগত আমি জড়িত হৈছোঁ। মই নগাঁৱৰ হৈ পেলাই মই গৈছোঁ, বহুতখিনি কথা আমাৰ থিয়ৰিয়ে হওক, প্ৰেক্টিকেলে হওক, আমাক এই শুদ্ধ ৰূপখিনি আমাক শিকাইছে। গতিকে সেইকাৰণে বিহু সুৰক্ষা সমিতিটো মানে হৈছে, যাতে আমি শুদ্ধ ৰূপত বিহুটো শিকাব পাৰোঁ। এফাকি যোজনা কেনেকৈ গাব লাগিব, জোৰানাম কেনেকৈ গাব লাগিব, সেই গোটেইখিনি আমাৰ প্ৰশিক্ষণ দিয়া হয়।
ধন্যবাদ,
ধন্যবাদ, আপোনালৈও ধন্যবাদ থাকিল।
এই ৰঙালী বিহুক আদৰিবলৈ বিহু কমিটিসমূহেও ব্যাপক প্ৰস্তুতি চলোৱা দেখা যায়। বৈঠলাংছ অঞ্চলত এইবাৰ কেনেদৰে বিহু উদযাপন কৰিব, এই প্ৰসংগত এয়া নাৰায়ণ ছেত্ৰী।
মোৰ নাম নাৰায়ণ ছেত্ৰী হয়,
হয়
বৈঠলাংছুত ঘৰ। আমি বৈঠলাংছুত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। আমি কেতিয়াবা এদিনীয়া, কেতিয়াবা দুদিনীয়া প্ৰগ্ৰাম কৰোঁ। এইবাৰ আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী পালনৰ আয়োজন কৰিছোঁ। প্ৰথমতে আমি পুৱা পতাকা উত্তোলন কৰোঁ, তাৰপিছত বিভিন্ন জাতি জনগোষ্ঠীৰ লৈ আমি শোভাযাত্ৰা আৰম্ভ কৰোঁ, কৃষ্টি সংস্কৃতিৰ ওপৰত শোভাযাত্ৰা কৰোঁ। তাৰপিছত আমি একক নৃত্য, আধুনিক নৃত্য প্ৰতিযোগিতা ৰাখিছোঁ। তাৰপিছত আমি বাৰে ৰহণীয়া কৃষ্টি প্ৰদৰ্শন ৰাখিছোঁ।
ইমান পরে রঙালী বিহু উপলক্ষে যুগত করা সাক্ষাৎকার ভিত্তিক অনুষ্ঠানটি শুনিলে। এতিয়া মই কিরণ চন্দ্রনাথে বিদায় লৈছো, নমস্কাৰ।